إِذَا جَاءَكَ الْمُنَافِقُونَ قَالُوا نَشْهَدُ إِنَّكَ لَرَسُولُ اللَّهِ وَاللَّهُ يَعْلَمُ إِنَّكَ لَرَسُولُهُ وَاللَّهُ يَشْهَدُ إِنَّ الْمُنَافِقِينَ لَكَاذِبُونَ
যেতিয়া মুনাফিক সকল তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে কয়, আমি সাক্ষ্য দিওঁ যে নিশ্চয় আপুনি আল্লাহৰ ৰাসূল, আৰু আল্লাহে জানে যে তুমি নিশ্চয় তেওঁৰ ৰাসূল। আনহাতে আল্লাহ সাক্ষ্য দিয়ে যে নিশ্চয় মুনাফিক সকল হৈছে
মিছলীয়া। إنهم ساء ما كانوا يعملون
কিহতে নিজৰ শপতবোৰক ঢাল ৰূপে ব্যৱহাৰ কৰে, ফলত সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰে। সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট।
ذلك بأنهم آمنوا ثم كفروا فطبع على قلوبهم فهم لا يفقهون
এই কারণে যে সিহঁতে ইমান পোষণ করার পিছত আকৌ কুফুরি করেছে, ফলত সিহঁতর অন্তরত মোহর মারি দিয়া হয়েছে, সেয়ে সিহঁতে নুবুজা হয়েছে।
وَإِذَا رَأَيْتَهُمْ تُعْجِبُكَ أَجْسَامُهُمْ وَإِن يَقُولُوا تَسْمَعْ لِقَوْلِهِمْ كَأَنَّهُمْ خُشُبٌ مُسَنَّدَةٌ يَحْسَبُونَ كُلَّ صَيْحَةٍ عَلَيْهِمْ هُمُ الْعَدُوُّ فَاحْذَرْهُمْ قَاتَلَهُمُ اللَّهُ أَنَّا يُؤْفَكُونَ
আৰু তুমি যেতিয়া সিহঁতৰ প্ৰতি লক্ষ্য কৰিবা তেতিয়া সিহঁতৰ দেহৰ আকৃতিয়ে তোমাক মুগ্ধ কৰিব, আৰু সিহঁতে যেতিয়া কথা কয় তুমি সিহঁতৰ কথা আগ্ৰহেৰে শুনি থাকা। সিহঁত বেৰত লগাই থোৱা কাঠৰ খুঁটাৰ দৰে সিহঁতে যিকোনো শব্দক নিজৰ বিৰুদ্ধে ধাৰণা কৰে, দৰাচলতে সিহঁতেই প্ৰকৃত শত্ৰু। এতেকে সিহঁতৰ বিষয়ে সতৰ্ক থাকিবা, আল্লাহে সিহঁতক ধ্বংস কৰক, সিহঁতক কলৈ উভতাই নিয়া হৈছে।
وَإِذَا قِيلَ لَهُمْ تَعَالَوْا يَسْتَغْفِرْ لَكُمْ رَسُولُ اللَّهِ لَوَّوْا رُؤُوسَهُمْ وَرَأَيْتَهُمْ يَصُدُّونَ وَهُمْ مُسْتَكْبِرُونَ
আৰু যেতিয়া সিহঁতক কোৱা হয় আহা আল্লাহৰ ৰাসূলে তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব, তেতিয়া সিহঁতে মূৰ জোকাৰি অস্বীকৃতি জনায়, লগতে তুমি সিহঁতক অহংকাৰ কৰি বিমুখ হৈ গুচি যোৱা দেখিবলৈ পাবা।
سواء عليهم استغفرت لهم ام لم تستغفر لهم لن يغفر الله لهم ان الله لا يهدي القوم الفاسقين
তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা উভয়ে সিহঁতৰ বাবে সমান, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব, নিশ্চয় আল্লাহ ফাসিক সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
هُمُ الَّذِينَ يَقُولُونَ لَا تُنْفِقُوا عَلَى مَنْ عِنْدَ رَسُولِ اللَّهِ حَتَّى يَنْفَضُّوا وَلِلَّهِ خَزَائِنُ السَّمَاوَاتِ وَالْأَرْضِ وَلَكِنَّ الْمُنَافِقِينَ لَا يَفْقَهُونَ
كَيْفَ قَالَ তোমালোকে আল্লাহৰ ৰাসূলৰ সহচৰসকলৰ বাবে বে নকৰিবা যাতে সিহঁত আঁতৰি যায়, অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন ভাণ্ডাৰ আল্লাহৰেই, কিন্তু মুনাফিকসকলে নুবুজে।
يَقُولُونَ لَئِن رَّجَعْنَا إِلَى الْمَدِينَةِ لَيُخْرِجَنَّ الْأَعَزُّ مِنْهَا الْأَذَلَّ وَلِلَّهِ الْعِزَّةُ وَلِرَسُولِهِ وَلِلْمُؤْمِنِينَ وَلَكِنَّ الْمُنَافِقِينَ لَا يَعْلَمُونَ
সিহঁতে কয়, আমি মদিনালৈ উভতি গলে নিশ্চয় শক্তিশালীসকলে তাৰ পৰা দুৰ্বলসকলক বহিষ্কাৰ কৰিব, অথচ শক্তি সন্মান কেৱল আল্লাহৰ আৰু তেওঁৰ ৰাসূলৰ আৰু মুমিনসকলৰ, কিন্তু মুনাফিকসকলে সেয়া নাজানে।
يا ايها الذين امنوا لا تلهكم اموالكم ولا اولادكم عن ذكر الله ومن يفعل ذلك فاولئك هم الخاسرون
হে ইমানদার সকল, তোমালোকৰ ধন সম্পদ আৰু সন্তান সন্ততিয়ে যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা উদাসীন নকৰে, আৰু যিসকলে এনেকৈ উদাসীন হ'ব সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।
وأنفقوا مما رزقناكم من قبل أن يأتي أحدكم الموت فيقول رب لولا أخرتني إلى أجل قريب فأصدق وأكن من الصالحين.
আর মই তোমালোকক যে জীবিকা দান করেছো তোমালোকৰ ওচৰত মৃত্যু অহাৰ আগতেই তাৰ পৰা ব্যয় কৰা, কাৰণ মৃত্যু অহাৰ পিছত মানুহে কব, হে মোৰ প্ৰতিপালক, মোক আৰু কিছু সময়ৰ বাবে অৱকাশ দিলে মই সাদাকা কৰিলোহেঁতেন আৰু সৎকৰ্ম পৰায়ণসকলৰ অন্তৰ্ভুক্ত হলোহেঁতেন।
والله خبير بما تعملون
جتے کاروبار নির্দিষ্ট সময় উপস্থিত হয় তেতিয়া আল্লাহ তা কেতিয়াও অবকাশ নিদিয়ে। তোমালোকে যে আমল করা সেই সম্পর্কে আল্লাহ সবিশেষ অবগত।